বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰে পৰা 15 তাৰিখলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে প্ৰধানমন্ত্ৰীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৰৱী চাইৰাং ৰেলপথত 45টা সুৰংগ আৰু 55খন দলং আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ভাৰতৰ সত্বিক চাইৰা জংকী ৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটীয়ে হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰে পৰা 15 তাৰিখলৈকে মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব। মিজোৰাম ভ্ৰমণকালত শ্ৰীমোদীয়ে 9,000 কোটি টকাৰে অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ 10 বজাত আইজলৰ লামোৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী চাইৰাং ৰেলপথ মুকলি কৰিব। মিজোৰামৰ ৰাজধানী আইজলক দেশৰ ৰেল মানচিত্ৰত সংযোগ কৰি প্ৰায় 8,000 কোটি টকা ব্যয়েৰে 51 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে 3খন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ। একেদিনাই শ্ৰীমোদীয়ে মণিপুৰ ভ্ৰমণ কৰি 8,500 কোটিৰো অধিক টকাৰ মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। অসম ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবেলিৰ ভাগত গুৱাহাটীলৈ আহিব আৰু বিয়লি 5 বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকাৰ স্মাৰক 100 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1,200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে 18,000 কোটি টকাৰো অধিক কেইবাটাও বৃহৎ উদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণৰ অংশ হিচাপে শ্ৰীমোদীয়ে পশ্চিমবংগৰ ৰাজধানী কলকাতাত ষষ্ঠাদশ যুটীয়া কামাণ্ডাৰ সন্মিলন মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ পূৰ্ণিয়া বিমান বন্দৰ আৰু টাৰ্মিনেল ভৱনৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে ৰাষ্ট্ৰীয় মখনা পৰিষদৰ লগতে পূৰ্ণিয়াত 37,000 কোটিৰো অধিক টকা মূল্যৰ ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৰৱী চাইৰাং ৰেলপথত 45টা সুৰংগ আৰু 55খন দলং আছে। তেওঁ জানিবলৈ দিয়ে যে এই প্ৰকল্পটো মিজোৰামৰ জনসাধাৰণৰ বাবে উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ 3খন ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰিব। অহা দেওবাৰৰ পৰা সামগ্ৰী কঢ়িওৱা ৰেলগাড়ী চলাচল কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰেল প্ৰকল্পৰ বাবে কেৱল 2,000 কোটি টকাৰ পুঁজিৰ অনুমোদন জনাইছিল। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ ৰেল বাজেটৰ পৰিমাণ অধিক বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি এটা প্ৰবন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভৈৰৱী চাইৰাং ৰেলপথ মুকলি কৰাৰ ফলত এটা ঐতিহাসিক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি প্ৰকাশ কৰা এটা প্ৰবন্ধ শ্ৰীমোদীয়ে শ্বেয়াৰ কৰে। এই ৰেলপথে মিজোৰামক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত কৰিব। ইয়াৰ ফলত বাণিজ্য, যোগাযোগ আৰু সুবিধা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সূত্ৰই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে যে বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ বাবে অপেক্ষা কৰি থাকিব নালাগে, এয়া কেন্দ্ৰীয় চৰকাৰৰ বিকাশ গাথা। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতিটো পডিয়ামতে ভাৰতীয় পতাকা জিলিকি উঠিব লাগে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ ক্ৰীড়া সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ক্ৰীড়াক জনজাগৰণ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ চানডেজ অন চাইকেলৰ লেখীয়া পদক্ষেপসমূহে প্ৰতিগৰাকী লোককে ক্ৰীড়াৰ সৈতে জড়িত কৰি ৰাখিব বুলি উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই ভাৰতক বিশ্বৰ শীৰ্ষৰ 5খন ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথাও উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চি পি ৰাধাকৃষ্ণনে আজি দেশৰ পঞ্চদশ উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰায়। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, কেন্দ্ৰীয় মন্ত্ৰীসকল ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, পীয়ুষ গোৱেল আৰু নীতিন গাডকাৰীকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে যোৱা 9 ছেপ্টেম্বৰত অনুষ্ঠিত উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ইন্দি মিত্ৰজোঁটৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক 152 ভোটৰ ব্যৱধানত পৰাজিত কৰি দেশৰ পঞ্চদশ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত পাণ্ডুলিপিৰ ডিজিটীয়কৰণ, সংৰক্ষণ, জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম নামৰ এটা পৰ্টেলো তেওঁ মুকলি কৰে। উল্লেখযোগ্য যে কালিৰে পৰা পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞানৰ উত্তৰাধিকাৰীৰ পুনৰুদ্ধাৰ শীৰ্ষক এখন সন্মিলন চলি আছে। এই সন্মিলনত আগশাৰীৰ গৱেষক, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতৰ অসাধাৰণ পাণ্ডুলিপিক সম্পদক পুনৰজীৱিত কৰা পথসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গোলকীয় সামুদ্ৰিক প্ৰশাসন আৰু সুৰক্ষা তথা সামুদ্ৰিক স্বচ্ছতা বৰ্তাই ৰখাৰ বাবে অংশীদাৰী হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছে। ভাৰতে কালিৰে পৰা ৰোমত আৰম্ভ হোৱা দুদিনীয়া উপকূলৰক্ষী বাহিনীৰ গোলকীয় শীৰ্ষ সন্মিলনত ভাগ লৈছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে 2027 চনত ভাৰতৰ পঞ্চম বিশ্ব উপকূলৰক্ষী সন্মিলন আয়োজনৰ বাবে নিজৰ দাবী উত্থাপন কৰিব। উপকূলৰক্ষী বাহিনীৰ মহানিৰ্দেশক পৰমেশ শিৱমণিৰ নেতৃত্বত গঠিত দুজনীয়া ভাৰতীয় প্ৰতিনিধি দলটোৱে সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনত 115খন দেশ আৰু আন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে। নেপালৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ে জানিবলৈ দিছে যে জেনজেট প্ৰতিবাদৰ ফলত দেশখনত হোৱা বিক্ষিপ্ত ঘটনাত 36গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ৰ সচিব ড০ বিকাশ দেৱকোটাই জানিবলৈ দিছে যে দেশৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এতিয়ালৈকে 36গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। দেশৰ 52খন চিকিৎসালয়ত মুঠ 284গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এই বিক্ষিপ্ত ঘটনাত আহত হোৱা 1700ৰো অধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। ৰাছিয়াই ঘোষণা কৰিছে যে ইউক্ৰেইনৰ সৈতে শান্তি আলোচনা বৰ্তমান স্থগিত ৰখা হৈছে। অৱশ্যে ইউক্ৰেইনৰ সংঘাতৰ অৱসানৰ বাবে কূটনৈতিক সমাধানৰ বাবে ক্ৰেমলিন মহল দায়বদ্ধ। ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰী পেস্কভে আজি সাংবাদিকৰ আগত জানিবলৈ দিছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ বুজাবুজি সম্ভৱ হ'ব পাৰে। অৱশ্যে বৰ্তমান ইয়াক স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষত ইনষ্টাবুল আৰু তুৰস্কৰ বুজাবুজিৰ বাবে 3বাৰ বৈঠক অনুষ্ঠিত হৈছিল। হংকং অপেন ভাৰতৰ আগশাৰীৰ বেডমিণ্টন যুটি সাত্বিক সাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটীয়ে হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে এখন উত্তেজনাপূৰ্ণ খেলত মালয়েছিয়াৰ আৰিফ জুনেইডি আৰু ৰয় য়াপ যুটীক 21-14, 20-22 আৰু 21-16 গেমত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰে পৰা 15 তাৰিখলৈকে মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে প্ৰধানমন্ত্ৰীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৰৱী চাইৰাং ৰেলপথত 45টা সুৰংগ আৰু 55খন দলং আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ভাৰতৰ সাত্বিক সাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটীয়ে হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি মিঠা আন বজাত শুনিবলৈ পাব।